চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
জীবন কে হে আমি গোটেই জীবন জীবন কৰি যিহু সলনি নহয় যুগে যুগে তেওঁ একেশ্বৰ যুগে যুগে তেওঁ একেশ্বৰ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিজ্ঞা মই আৰু মোৰ পৰিয়ালে
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে সেই কথা জনাই আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। আগতে চিঠি লিখিছিল যদিও কোনো কথা নাই, আজি আকৌ দুখাৰিমান লিখি পঠিয়াওক। আপোনালোকৰ মতামত দিহা পৰামৰ্শ আদি জনাই আমালৈ লিখক। প্ৰিয় শ্ৰোতা, আজি আমি ঈশ্বৰৰ বাক্যৰ যোগেদি আচাৰ, জীৱন আৰু ৰাজত্বৰ বিষয়ে আৰু কিছু কথা আলোচনা কৰোঁ। আচাৰ বিষয়ে আমি যোৱা অনুষ্ঠানত ইতিমধ্যে কিছু কথা আলোচনা কৰি আহিছোঁ। আজিৰ অনুষ্ঠানত আমি দ্বিতীয় বংশাৱলীৰ 15 আৰু 16 নম্বৰ অধ্যায় দুটা একেলগে আলোচনা কৰিম। কিন্তু আলোচনাৰ আগতে আমি পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনা কৰোঁ। হওক, হে আমাৰ সৰ্বশক্তিমান জীৱিত ঈশ্বৰ, আমি আপোনাৰ নামৰ ধন্যবাদ কৰোঁ, কাৰণ আপোনাৰ অনুগ্ৰহত আমি বিভিন্ন ৰজা মহাৰজাসকলৰ বিষয়ে জানিব পাৰিছোঁ আৰু তেওঁলোকৰ ৰাজত্বকালৰ সফলতা আৰু বিফলতাত আপোনাৰ কেনেকুৱা প্ৰভাৱ আছে তাকো আমি জানিব পাৰিছোঁ। আজি আমি পুনৰ আচাৰ ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনাৰ প্ৰতি আচাৰ বিশ্বাস আৰু আচাৰ প্ৰতি আপোনাৰ অনুগ্ৰহৰ বিষয়ে আজি আমি যিবিলাক কথা আলোচনা কৰিম তাৰ যোগেদি আমি যেন আত্মিকভাৱে উপকৃত হ'ব পাৰিম, আপুনি আমাক এনেদৰে আশীৰ্বাদ কৰক। আমাৰ মাজৰে বহুতো ভাই ভনীয়ে যদিও আপোনালৈ পিঠি দি আছে, তথাপিতো এই অনুষ্ঠান শুনি যেন তেওঁলোকে আপোনালৈ ঘূৰিব, আপুনি তেনে আশীৰ্বাদ কৰক। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত এই চুটি নিবেদন অৰ্পণ কৰিলো, আমেন। প্ৰিয় শ্ৰোতা, আহকচোন এতিয়া আমি 15 আৰু 16 নম্বৰ অধ্যায়ৰ আলোচনালৈ আগবাঢ়ো। এই অধ্যায় দুটাৰ মূল বিষয় হৈছে অজৰীয়া ভৱবাদীৰ প্ৰেৰণা আৰু ৰজা আচাৰ উৎসাহ। এই উৎসাহৰ ফলত যিহুদাত মহাজাগৰণ হৈছিল। এই জাগৰণ উপস্থিত হোৱাৰ আগতে আমি 3খন সেতু পাৰ হ'ব লাগিব বুলি আগৰ অনুষ্ঠানতো উল্লেখ কৰিছিলোঁ। এতিয়া আমাৰ সন্মুখত আছে প্ৰথমখন সাঁকো, আৰু সেই সাঁকোখন হৈছে ঈশ্বৰৰ বাক্যৰ জ্ঞানৰ সাঁকো। আত্মিক পুনৰ জাগৰণ হ'বলৈ হ'লে আমি প্ৰথমতেই এই সাঁকোখন পাৰ হ'ব লাগিব, ঈশ্বৰৰ বাক্যৰ জ্ঞান। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম দ্বিতীয় বংশাৱলী 15 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 3 নম্বৰ পদলৈকে আমি পাঠ কৰি দিছোঁ। পাছে উদেদৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হোৱাত তেওঁ ওলাই গৈ আশাৰ লগত সাক্ষাৎ কৰি তেওঁক ক'লে, হে আশা, আৰু যিহুদাৰ আৰু বিন্যামিনৰ আটাই লোকবিলাক, তোমালোকে মোৰ কথা শুনা। তোমালোক যেতিয়ালৈকে ঈশ্বৰৰ লগত থাকা তেতিয়ালৈকে তেওঁ তোমালোকৰ লগত থাকিব, আৰু যদি তোমালোকে তেওঁক বিচাৰা তেনেহ'লে তেওঁ তোমালোকক নিজকে পাবলৈ দিব, কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা তেন্তে তেওঁ তোমালোকক ত্যাগ কৰিব। ইছৰাইলে কোনো কোনো সময়ত সত্যময় ঈশ্বৰবিহীন শিক্ষা দিওঁতা পুৰোহিতবিহীন আৰু ব্যৱস্থাবিহীন আছিল। প্ৰিয় শ্ৰোতা, আছাৰ ৰাজত্বকালত যিহুদাত বহুতো লেবিয়া আৰু পুৰোহিত আছিল, কিন্তু তেওঁলোক প্ৰধানকৈ সেৱা উপাসনা কৰা পুৰোহিত আছিল, ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়া পুৰোহিত নাছিল। সেইকাৰণে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ নিগূঢ় তত্ত্ব আৰু বিধানবিলাক নাজানিছিল। সেইকাৰণে অজুৰীয়া ভাৱবাদীয়ে আশাক সোঁৱৰাই দিছিল যে তেওঁৰ দেশত ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়া পুৰোহিত লাগে। আজি আমাৰ কাৰণেও এই কথাষাৰৰ অৰ্থ নোহোৱা নহয়। ঈশ্বৰৰ পৰিচাৰক আমাৰ মাজত বহুতো আছে, কিন্তু ঈশ্বৰৰ বাক্যৰ শিক্ষা দিব পৰা শিক্ষক তেনেই কম। আমি 4 নম্বৰ পদটো এতিয়া পাঠ কৰিম। কিন্তু সংকটৰ কালত যেতিয়া তেওঁবিলাকে ইছৰাইলৰ ঈশ্বৰলৈ ঘূৰি তেওঁক বিচাৰিছিল, তেতিয়া তেওঁবিলাকক নিজকে পাবলৈ দিছিল। প্ৰিয় শ্ৰোতা, এই পদটি সহজ যেন লাগিলেও ইয়াৰ মাজত কিন্তু বহুত কথা সোমাই আছে। কাৰণ আমাৰ বহুতে ঈশ্বৰক পাবলৈ বিচৰা বুলি কয় কিন্তু নাপায়। মানুহে কয়, মই প্ৰাৰ্থনা কৰিবলৈ, বাইবেল অধ্যয়ন কৰিবলৈ, গীৰ্জা যাবলৈ চেষ্টা কৰোঁ, কিন্তু মই ঈশ্বৰক নাপাওঁ। এনেদৰে কৈ আপুনি নিজকে ফুচুলাবলৈ চেষ্টা নকৰিব, নাইবা ঈশ্বৰক মিছলীয়া নকৰিব। ঈশ্বৰে কৈছে, তেওঁক বিচৰাজনক তেওঁ পাবলৈ দিবই। কথা হ'ল, আপুনি তেওঁক কেনেদৰে বিচাৰিছে, আপোনাৰ নিজৰ মতে নে তেওঁৰ মতে? ঈশ্বৰক পাবলৈ আপুনি ঈশ্বৰৰ বাক্যৰ যোগেদি তেওঁক বিচাৰিব লাগিব। তেনে কৰিলে যিকোনো ঠাই বা সময়তে তেওঁ আপোনাক লগ পাবলৈ দিব। এতিয়া আমি 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু সেই সময়ত যি মানুহ বাহিৰলৈ গৈছিল আৰু যি মানুহ ভিতৰলৈ আহিছিল, দুয়ো কোনো শাস্তি নাপাইছিল, কিন্তু দেশ নিবাসী আটাই মানুহলৈ বৰ ক্লেশ ঘটিছিল। এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন নগৰে সৈতে খুন্দা খাইছিল, কিয়নো ঈশ্বৰে সিহঁতক সকলো প্ৰকাৰ সংকটত পেলাই ক্লেশ দিছিল। কিন্তু এতিয়া তোমালোকে সাহ কৰা, তোমালোকৰ হাত শিথিল নহওক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব। প্ৰিয় শ্ৰোতা, আশা ৰজা হোৱাৰ আগতে যিহুদাৰ ওপৰত কিয় ইমান ক্লেশ ঘটিছিল তাৰ কাৰণটো অজুৰীয়া ভাৱবাদীয়ে আশাক কৈ দিছিল। তেওঁৰ কথা শুনি আশা উৎসাহিত হৈছিল আৰু তেওঁ ঈশ্বৰলৈ ঘূৰিছিল। অজুৰীয়াই কোৱা এই কথাষাৰে আমাৰ কাৰণে বহুতো অৰ্থ কঢ়িয়াই আনে। আমি দেখিবলৈ পাওঁ যে আজি আমাৰ নিজৰ নিজৰ ঠাইবোৰ বা নিজৰ নিজৰ সমাজখন নানা সংকটেৰে ভৰা, নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত। শান্তিৰ নামত হত্যা, লুণ্ঠন, অপহৰণ ইত্যাদি হয়তো পৃথিৱীৰ বিভিন্ন ঠাইত চলি থকা আমি শুনি আছোঁ বা হয়তো দেখি আছোঁ। আমি নিজৰ নিজৰ ঠাইত, নিজৰ নিজৰ সমাজত, আনকি নিজৰ নিজৰ ঘৰত মানুহৰ মাজত শান্তি আৰু নিৰাপত্তাহীন অৱস্থা এটা হোৱা দেখি আছো। এইবিলাক পৃথিৱীৰ প্ৰায় সকলো ঠাইৰেই জাতীয় সমস্যাৰ নিচিনা হৈ পৰিছে। কিন্তু এইবিলাকৰ মূল কাৰণ কি? আজি আমাৰ সমাজত অনেক বুদ্ধিজীৱী, গুণী জ্ঞানী আৰু নেতাসকল আছে। তেওঁলোকে এই সমস্যাবিলাকৰ সমাধানৰ সূত্ৰ উলিয়াবলৈ সদায় চেষ্টা কৰি আহিছে, কিন্তু মানুহ সদায় বিফল হৈ আহিছে। মানুহে এনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ যিবোৰ সূত্ৰ হয়তো উলিয়াই আহিছে, যিবোৰ প্ৰচেষ্টা লৈ আহিছে, সেই সকলোবোৰ যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। কিয় বাৰু? আমাৰ বিভিন্ন ঠাইৰ আইন শৃংখলাৰ এনে বিপৰ্যয় কিয় ঘটিছে? প্ৰত্যেকজন মানুহ আজি আইন আৰু শান্তিহীনতাত কিয় ভুগিছে বাৰু? প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ ভিত্তিত ইয়াৰ মূল কাৰণ হ'ল মাত্ৰ এটা, আৰু সেই কাৰণটো হৈছে আজি মানুহে ঈশ্বৰক পাহৰি গৈছে আৰু মানুহে ঈশ্বৰলৈ পিঠি দিছে। মানুহৰ ভাৱ চিন্তা, আলাপ আলোচনা আৰু সিদ্ধান্তত ঈশ্বৰক কোনো স্থান নিদিয়া হ'ল, আৰু সেইকাৰণে আজি মানুহৰ এনেকুৱা অৱস্থা। এই সমস্যাৰ সমাধান যদি আমি বিচাৰোঁ, তেন্তে আমি ঈশ্বৰলৈ ঘূৰিবই লাগিব। আঠ নম্বৰ পদটো পঢ়িছো, তেতিয়া আশাই এই সকলো বাক্য অৰ্থাৎ ভাৱবাদীৰ ভাৱবাণী শুনি হাঁহ পায় যিহুদাৰ আৰু বিন্যামিনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰাইম পৰ্বতীয় অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণ লগা বস্তুবোৰ দূৰ কৰিলে আৰু ঈশ্বৰৰ গৃহৰ বাৰান্দাৰ আগত থকা ঈশ্বৰৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে। প্ৰিয় শ্ৰোতা, আশাই ভাৱবাদীৰ যোগেদি ঈশ্বৰৰ বিষয়ে জানিব পাৰি মনত যথেষ্ট উৎসাহ পালে আৰু নিজ লোকক ঈশ্বৰলৈ ঘূৰাবলৈ নতুন বল বান্ধিলে। সেই উদ্দেশ্যে তেওঁ দেৱতাৰ মূৰ্তিবোৰ ভাগি পেলালে আৰু ঈশ্বৰৰ বেদীটো নতুনকৈ বান্ধিলে। আশাৰ দৰে আজি আমিও মানুহৰ মনৰ পৰা ক্ষমতা ধন সম্পত্তিৰ লোভ আঁতৰাই ঈশ্বৰৰ নতুন বিশ্বাস তেওঁলোকৰ মনত সুমুৱাই দিব লাগে। এইবাৰ আমি এঘাৰ আৰু বাৰ নম্বৰ পদ দুটা পঢ়িছো, আৰু সেই সময়ত তেওঁবিলাকে লুটিয়না বস্তুৰ পৰা 700 গৰু আৰু 7000 মেৰ আৰু ছাগ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰিলে আৰু তেওঁবিলাকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰক বিচাৰিবলৈ এটি নিয়ম কৰিলে। সৰু কি বৰ, মতা কি তিৰোতা, সকলোৱে ঈশ্বৰক বিচাৰিব লাগিব। প্ৰিয় শ্ৰোতা, আমি আগতে যি আত্মিক জাগৰণৰ কথা কৈ আহিছো, সেই জাগৰণৰ পথত এয়া হৈছে প্ৰথমটো খোজ বা প্ৰথম সেতু। জাগৰণ বিচাৰি তেওঁলোকে ইফালে সিফালে ঘূৰি ফুৰা নাছিল, কিন্তু ঈশ্বৰৰ বাক্যক পথ প্ৰদৰ্শক হিচাপে লৈ তেওঁলোক আগবাঢ়ি গৈছিল। আমি নিশ্চিতকৈ ক'ব পাৰো যে ঈশ্বৰৰ বাক্যৰ অবিহনে আত্মিক জাগৰণ কেতিয়াও সিদ্ধ হ'ব নোৱাৰে। আত্মিক জাগৰণৰ কাৰণে ঈশ্বৰৰ বাক্যৰ বাহিৰে আন পথ বা বিকল্প নাই। আমি পৃথিৱীত ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিৰ যোগেৰে আত্মিক জাগৰণ ঘটা পঢ়িছো, জানিছো আৰু বিভিন্ন ঠাইত হয়তো এতিয়াও ঘটি আছে। আত্মিক জাগৰণৰ মূলতেই সদায় ঈশ্বৰৰ বাক্য অধ্যয়ন বুলি আমি ক'ব পাৰো। এজন বিখ্যাত লোকৰ যোগেদি এখন দেশত ইমান আত্মিক জাগৰণ ঘটিছিল যে সেই কথা আজি আমিও শ্ৰদ্ধাৰে সোঁৱৰো। সেই বিশেষ ব্যক্তিজনে ঈশ্বৰৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজিবলৈ নিতৌ তিনিটা ভাষাত বাইবেল পঢ়িছিল। তেওঁলোকৰ প্ৰচেষ্টাত বাইবেল অধ্যয়নৰ কাৰণে মানুহৰ মাজত এটা জাগৰণ হৈছিল আৰু এই জাগৰণে কেইবাটাও বাইবেল অধ্যয়নৰ কাৰণে শিক্ষা অনুষ্ঠানৰ জন্ম দিছিল। কিন্তু আজি আমাৰ মাজত সেই উৎসাহ নাই, কিয় বাৰু? কাৰণ আমি ঈশ্বৰৰ বাক্যৰ পৰা লাহে লাহে আঁতৰি আহিছো। বাইবেল অধ্যয়ন আমাৰ মাজত নাই আৰু যি অকণ পঢ়ো সেয়াও পাঠ কৰাহে হয়, কিন্তু অধ্যয়ন নহয়। এইদৰে আমি ঈশ্বৰৰ কাৰণে জাগৰিত হ'ব নোৱাৰো। মনত ৰাখিব প্ৰিয় শ্ৰোতা, জাগৰণ মানে কোনো কাম বা সেৱা নাইবা এটা প্ৰক্ৰিয়া নহয়। জাগৰণ মানে হ'ল ঈশ্বৰৰ বাক্যৰ প্ৰকৃত জ্ঞান আৰু বাক্যৰ প্ৰতি প্ৰেম। আজি আমাৰ মাজত অৱশ্যে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰকসকল আছে আৰু ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰি আছে, কিন্তু আমাৰ হলে ভাবি দুখ লাগে যে তেওঁলোকৰ মাজত যথেষ্ট বাইবেল অধ্যয়ন নাই। তথাপিতো আমি আশাবাদী যে বাইবেল অধ্যয়নৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিব আৰু তাৰ পাছত আমাৰ মাজত এটা আত্মিক জাগৰণৰ সৃষ্টি হ'ব। আশাৰ দিনত জেৰুচালেমত যি মহাসভা হৈছিল তাত এটা নিয়ম কৰা হৈছিল আৰু সেই নিয়ম অনুসৰি প্ৰত্যেকেই ঈশ্বৰক পাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। সেই বিষয়ে তেৰ আৰু চৈধ্য নম্বৰ পদ পঢ়িছো, শুনিবচোন। যিকোনোৱে ইছৰাইলৰ ঈশ্বৰক বিচাৰ নকৰিব তাৰ প্ৰাণদণ্ড হ'ব, ইয়াকে তেওঁবিলাকে থিৰ কৰিলে। তেওঁবিলাকে বৰ মাতেৰে জয়ধ্বনি কৰি তুৰি আৰু শিঙা বজাই ঈশ্বৰৰ সাক্ষাতে শপত কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰক পাবলৈ মহাসভাৰ যোগেদি তেওঁলোকে যি নিয়ম স্থিৰ কৰিছিল সেইটো বৰ কঠোৰ আছিল, যদিও তাৰ পৰা ভাল ফল পোৱা গৈছিল। অৰ্থাৎ আগৰ পৰা চলি অহা বহুতো বেয়া অভ্যাসৰ সংশোধন ঘটিছিল। পোন্ধৰ নম্বৰ পদ, এই শপতত গোটেই যিহুদাই আনন্দ কৰিলে, কিয়নো তেওঁবিলাকে নিজৰ সকলো মনেৰে সৈতে শপত কৰিলে আৰু সম্পূৰ্ণকৈ ইচ্ছা মনেৰে তেওঁক বিচাৰ কৰিলে। তাতে তেওঁবিলাকক নিজকে পাবলৈ দিলে আৰু ঈশ্বৰে চাৰিওফালে তেওঁলোকক জিৰণি দিলে। এয়া চাওকচোন প্ৰিয় শ্ৰোতা, জাগৰণলৈ যোৱা পথৰ প্ৰথম সেতু পাৰ হওঁতেই তেওঁলোকৰ মাজত শান্তি, আনন্দ আৰু জিৰণি আহি পৰিল। আগৰ যুদ্ধ বিগ্ৰহ, ভয় ত্ৰাস আৰু ভাতৃঘাতী সংঘৰ্ষ নোহোৱা হ'ল। ঈশ্বৰৰ বাক্যৰ যোগেদি কি আচৰিত পৰিৱৰ্তন নহয়নে বাৰু? এতিয়া আমি আহোঁ দ্বিতীয়টো সেতুলৈ। এই দ্বিতীয় সেতুটো হৈছে শাস্ত্ৰমতে নিজকে পৃথক কৰা। পৃথকীকৰণ অৱশ্যে খ্ৰীষ্টীয় সমাজৰ কাৰণে বৰ ভয় লগা ধৰণৰ বিষয়, কিন্তু আশাৰ ৰজাই যি কৰিছিল এয়া আছিল শাস্ত্ৰীয় পৃথকীকৰণ। এই বিষয়ে 16 নম্বৰ পদ আমি পঢ়িছো। আৰু আশা ৰজাৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘীণ লগা প্ৰতিমা স্থাপন কৰিছিল দেখি আশা ৰজাই তেওঁৰ ৰাজমাও পদ গুচালে আৰু তেওঁ স্থাপন কৰা মূৰ্তিকো কাটি পেলালে আৰু তাক গুৰি কৰি কিদ্ৰুণজুৰিৰ কাষত পুৰি পেলালে। প্ৰিয় শ্ৰোতা, আশা ৰজাৰ মাক কেৱল প্ৰতিমা পূজকসকলৰ বান্ধৱীয়ে নাছিল, বৰং তেওঁ নিজেও প্ৰতিমা পূজা কৰিছিল আৰু সেইকাৰণে আশাই তেওঁৰ সেই প্ৰতিমাবোৰ কাটি পেলালে আৰু নিজৰ মাকক ৰাজমাও পদৰ পৰা গুচালে। আৰু এইটো হ'ল প্ৰকৃত অৰ্থত শাস্ত্ৰীয় পৃথকীকৰণ। আজিকালি অৱশ্যে পৃথকীকৰণৰ নামত বহুতে আনকহে পোন কৰিবলৈ বিচাৰে, নাইবা নিজে ভাল পোৱা মতে আনেও কাম কৰাটো বিচাৰে, কিন্তু এইটো শাস্ত্ৰীয় পৃথকীকৰণ নহয়, বৰং অন্ধতা। প্ৰকৃত জাগৰণ হ'বলৈ হ'লে সেইটো প্ৰথমে নিজৰ জীৱনত, নিজৰ পৰিয়ালত আৰম্ভ হ'ব লাগিব আৰু সেয়াও শাস্ত্ৰমতে ঈশ্বৰৰ বাক্যৰ ভিত্তিতেই হ'ব লাগিব, যেনেকৈ আশাৰ জীৱনৰ যোগেদি হৈছিল। প্ৰিয় শ্ৰোতা, 15 নম্বৰ অধ্যায়ৰ মূল কথাখিনিৰ আলোচনা ইমানতেই শেষ হ'ল। এতিয়া আমি 16 নম্বৰ অধ্যায়ৰ আলোচনালৈ আহিছো। প্ৰথমে প্ৰথম পদটো পঢ়িছো। আশাৰ ৰাজত্বৰ 36 বছৰৰ বছৰি যিহুদাৰ ৰজা আশাৰ কাললৈ কাকো অহা যোৱা কৰিবলৈ নিদিবৰ আশয়েৰে ইছৰাইলৰ ৰজা বাছাই যিহুদাৰ বিৰুদ্ধে যাত্ৰা কৰি ৰামা দৃঢ় কৰিবলৈ ধৰিলে। প্ৰিয় শ্ৰোতা, আশাৰ ৰাজত্বকালত যিহুদাত বৰ শান্তি হোৱা দেখি উত্তৰৰ ইছৰাইলৰ পৰা মানুহবিলাক যিহুদালৈ আহি আছিল। এই কথাটো ইছৰাইলৰ ৰজা বাছাই সহ্য কৰিব পৰা নাছিল, সেইকাৰণে তেওঁ যিহুদাৰ ৰজা আশাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সামন্ত লৈ ওলাই আহিছিল। তাকে দেখি আশা ৰজাই ছিৰিয়াৰ ৰজা বিন হদদক কিছু উপঢৌকন দি তেওঁক বাছা ৰজাৰ বিৰুদ্ধে উচতালে। উপঢৌকন পাই বিন হদদ ৰজাই খেদি পঠালে সঁচা, কিন্তু এই কাৰ্যই আশা ৰজাক বিশ্বাসত কিছু দুৰ্বল বুলি প্ৰমাণিত কৰিলে। অৱশ্যে তেওঁ উপঢৌকন নিদি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি নিজৰ বুদ্ধিমতে চলাৰ কাৰণে ঈশ্বৰে তেওঁক কেইটামান কথা কয়। সেই বিষয়ে 7-9 পদলৈ পঢ়িছো। সেই সময়ত হনানী দৰ্শকে যিহুদাৰ আশা ৰজাৰ ওচৰলৈ আহি তেওঁক ক'লে, তুমি তোমাৰ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা, এইকাৰণে অৰামৰ ৰজাৰ সৈন্য সামন্ত তোমাৰ হাতৰ পৰা হাৰিল। কুচিয়া আৰু লুবিয়া লোকবিলাক অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্য সৈতে মহাসৈন্যসমূহ জানো নাছিল, তথাপি তুমি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাতে তেওঁ সিহঁতক তোমাৰ হাতত সমৰ্পণ কৰিছিল। এইবাৰ কিন্তু তুমি অজ্ঞানৰ কাম কৰিলা, কিয়নো ইয়াৰ পাছত বাৰে বাৰে তোমাৰ বিৰুদ্ধে যুদ্ধ হ'ব। প্ৰিয় শ্ৰোতা, বাছাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ উপঢৌকন নিদি যদি ঈশ্বৰৰ আশ্ৰয় ললেহেঁতেন, তেন্তে ঈশ্বৰে বাছাৰ সৈন্যক প্ৰহাৰ কৰিলেহেঁতেন। তাকে নকৰি তেওঁ বিন হদদ ৰজাৰ সহায় বিচৰাৰ কাৰণে ঈশ্বৰে তেওঁক এনেদৰে গালি পাৰিছে, কাৰণ ঈশ্বৰৰ ওপৰত আশাৰ বিশ্বাসৰ অভাৱে দেখা দিছে। প্ৰিয় শ্ৰোতা, জাগৰণলৈ আহিবলৈ হ'লে আমি বিশ্বাসৰ এই তৃতীয় সেতুখন পাৰ হ'ব লাগিব। সম্পূৰ্ণ বিশ্বাস নহ'লে প্ৰকৃত জাগৰণ হ'ব নোৱাৰে। ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰি যদি আমি আন মানুহ, মণ্ডলী, অনুষ্ঠান বা পদ্ধতিত নিৰ্ভৰ কৰোঁ, তেন্তে আমি জাগৰণ নহয় কিন্তু বিপদতহে পৰিম। আজি আমিও কোনো কৰ্ম বা বিধান পালনৰ দ্বাৰা নহয় কিন্তু বিশ্বাসৰ দ্বাৰাহে পৰিত্ৰাণ পাইছো আৰু ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হৈছো। গতিকে যি বিশ্বাসৰ দ্বাৰা, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত কৰা যি বিশ্বাসৰ দ্বাৰা আমি পৰিত্ৰাণ পাইছো, সেই বিশ্বাসতেই আমি জীয়াই নাথাকো কিয়? 10 নম্বৰ পদটো পঢ়িছো। তেতিয়া আশাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত থলে। সেই সময়ত আশাই প্ৰজাবিলাকৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ওপৰত আশাৰ প্ৰকৃত বিশ্বাস আৰু নিৰ্ভৰশীলতা নাছিল। সেইকাৰণে ঈশ্বৰৰ পৰা সকীয়নি পায়ো তেওঁৰ কোনো পৰিৱৰ্তন নহল। সেয়ে ঈশ্বৰেও তেওঁক আৰু আশীৰ্বাদ নকৰিলে, বৰং তেওঁক এটা বেমাৰ দিলে। 12 নম্বৰ পদত পঢ়িছো, আশাৰ ৰাজত্বৰ 39 বছৰৰ বছৰি তেওঁৰ ভৰিত বেমাৰ হল। তেওঁৰ বেমাৰ অতি টান হল, তথাপি বেমাৰৰ কালতো তেওঁ ঈশ্বৰক বিশ্বাস নকৰি বেজবিলাককহে বিচাৰিলে। প্ৰিয় শ্ৰোতা, আশাৰ বিশ্বাসৰ অভাৱৰ কাৰণে ঈশ্বৰে তেওঁক এটি বেমাৰ দিছিল। বেমাৰ ভাল হবলৈ তেওঁ ডাক্তৰৰ সহায় লৈছিল, ঠিকেই কৰিছিল, কিন্তু একে সময়তে তেওঁ ঈশ্বৰৰো সহায় বিচাৰিব লাগিছিল, কাৰণ ঈশ্বৰ হল আমাৰ মহান বেজ। তেওঁৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ তেওঁ গম পাইছিল। তেওঁ গোটেই যিহুদাত এটা জাগৰণ আনিব বিচাৰিছিল আৰু সেই পথত আগুৱাই গৈছিল, কিন্তু বিশ্বাসত দুৰ্বল হৈ ঈশ্বৰৰ পৰা আঁতৰি আহি বিপথে যোৱাটো বৰ দুখৰ কথা। আজি আমি বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পাইছো। সেই বিশ্বাসত যদি থিৰে নাথাকো, তেন্তে আমাৰ জীৱনৰ ভৱিষ্যত অন্ধকাৰ হোৱাটো নিশ্চিত। যি কি নহওক, আশাই পুনৰ ঈশ্বৰক নিবিচাৰিলে। তেওঁৰ ৰাজত্বৰ 41 বছৰত তেওঁৰ মৃত্যু হল আৰু দাউদৰ নগৰত ওপৰ পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হল। প্ৰিয় শ্ৰোতা, আজি আমি দ্বিতীয় বংশাৱলী পুস্তকৰ 15 আৰু 16 নম্বৰ অধ্যায়ৰ আলোচনা কৰি শেষ কৰিলো। আমাৰ সময়ো হলহি, পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে ইমানতে সামৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱনৰ আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন তুমিয়ে গভীৰ সান্তনাৰ সাগৰ তুমিয়ে।